এয়া আকাশবাণী গুৱাহাটী। পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, আজি বহাগৰ প্ৰথম দুদিন ৰাজ্যজুৰি মানুহ বিহু পালন, ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ মঠ মন্দিৰ নামঘৰত ভক্তৰ ভিৰ, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাক লৈ জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰীৰ বৈঠক, অসমৰ সাঁতোৰবিদ এল ভি জালে হাজৰিকাৰ দক্ষিণ আফ্ৰিকাৰ কেপটাউনৰ পৰা ৰবেন দ্বীপলৈ সাঁতুৰি ইপাৰ ইপাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ সন্মান অৰ্জন, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 5 উইকেটত জয়লাভ। নমস্কাৰ, সমুশ্ৰোতালৈ মানুহ বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ যাচি। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। আজি বহাগৰ পহিলা দিন। পৰম্পৰাগতভাৱে আজি ৰাজ্যজুৰি মানুহ বিহু পালন কৰা হৈছে। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল পেঁপা গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লৈছে। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচীও হাতত লোৱা হৈছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীও কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। শিৱসাগৰৰ ৰংঘৰৰ বাকৰিতো আজি ৰঙালী বিহুৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ঐতিহাসিক ৰংঘৰৰ বাকৰিত পৰম্পৰাগত খেল ধেমালি আৰু বিহু হুঁচৰি অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছে।
আজি পহিলা বহাগ সমগ্ৰ ৰাজ্যতে আজি ৰঙালী বিহু উৎসাহ। এই বিহু কেন্দ্ৰ কৰি আজি
ৰঙালী বিহুৰ কাৰ্যসূচী সম্পৰ্কে সবিশেষ জনাব আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে।
আজি পহিলা বহাগ সমগ্ৰ ৰাজ্যতে আজি ৰঙালী বিহু উৎসাহ। এই বিহু কেন্দ্ৰ কৰি আজি উদুলি মুদুলি হ'ব ৰংঘৰৰ বাকৰি। আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা এই বিহুৱে এইবাৰ সপ্তদশ বছৰত ভৰি দিছে। আৰু এই বিহুৰ কাৰ্যসূচী আজি পুৱা বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। বৃহত্তৰ ৰঙালী বিহু ৰূপে উদযাপন কৰা এই বিহুৰ পতাকা উত্তোলন কৰিব এই বিহুৰ মুখ্য ব্যৱস্থাপক বসন্ত গগৈ। ইয়াৰ পাছতে মৈদাম তৰ্পণ আৰু অন্যান্য অনুষ্ঠানসমূহৰ আয়োজন কৰা হৈছে। আৰু 10 বজাত এই বিহুৰ এক আকৰ্ষণীয় অনুষ্ঠান, প্ৰতীকী স্বৰ্গদেউক লগত লৈ ৰংঘৰৰ পৰা, ক্ষমা কৰিব, 10 বজাত প্ৰতীকী স্বৰ্গদেউক লগত লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ সাংস্কৃতিক শোভাযাত্ৰা কৰা হ'ব। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই। ইয়াৰ পাছতে ৰংঘৰ বাকৰিত এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন খ্যাতিসম্পন্ন বিহু হুঁচৰি দলৰ লগতে জনগোষ্ঠীয় গীত নৃত্য, গাভৰু বিহু দল আদিকে ধৰি ভালেমান সাংস্কৃতিক দলে এই সাংস্কৃতিক কাৰ্যসূচীত অনুষ্ঠান পৰিৱেশন কৰিব। সমান্তৰালভাৱে এই অনুষ্ঠানতে 100 ঢুলীয়া আৰু নাচনীৰ বিহু নৃত্য পৰিৱেশন কৰা হ'ব। আৰু কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী পীযূষ হাজৰিকাই। আৰু এই কাৰ্যসূচীতে এই বিহু উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ৰংঘৰ ৰণসিংহা উন্মোচন কৰা হ'ব। শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। এক কথাত ক'বলৈ গ'লে ৰংঘৰ বাকৰিৰ যি বিহু উদযাপন কৰা হয় সেই বিহুৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক ৰংঘৰৰ বাকৰিত।
তিনিচুকীয়া জিলাৰো ভিন্ন প্ৰান্তত ৰঙালী বিহু উপলক্ষে ভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ কেইবা ঠাইতো মুকলি বিহুৰ লগতে মঞ্চ বিহুত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণৰ প্ৰতিবেদন।
বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি গ'ল শিলত, এনেকুৱা বিহুতি চিৰদিন জিলিকি থাকিব অসমীয়া সমাজৰ মাজত। হয়, বিহুতি আদৰৰ, বিহুতি সাদৰৰ। বিহু বুলি ক'লেই অসমীয়াৰ গা 7খন 8খন হৈ পৰে। বিহু উপলক্ষে ঢোল পেঁপাৰ মাতে চৌদিশ গুমগুমাই উঠিছে। তিনিচুকীয়া জিলাত বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঠায়ে ঠায়ে বিহু হুঁচৰি আয়োজন কৰিছে। আজি তিনিচুকীয়া জিলা সদৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় মুকলি বিহুৰ আয়োজন কৰিছে। তিনিচুকীয়া নগৰৰ চলিহানগৰ খেলপথাৰত আয়োজন কৰা কেন্দ্ৰীয় মুকলি বিহুৰ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। লগতে তেখেতে স্মৃতিগ্ৰন্থ গতি উন্মোচন কৰিব। মুকলি বিহুত মৰাণ, মটক, আহোম, সোণোৱাল কছাৰী, মিচিং আদি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব। আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁয়ে উদ্বোধন কৰিব লগা সাংস্কৃতিক অনুষ্ঠানত সাংস্কৃতিক কৰ্মী হীৰেণ কোঁৱৰক শিল্পীপ্ৰাণ বঁটা প্ৰদান কৰিব। বিহু উপলক্ষে তিনিচুকীয়া জিলাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।
চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মথুৰাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত মুকলি বিহুৰ আয়োজন কৰা হৈছে। মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত মুকলি বিহুত আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ চৰাইদেউ সংবাদদাতা নবুল কোঁৱৰৰ প্ৰতিবেদন।
বহাগ বিহুটি অসমীয়া সমগ্ৰ সত্তাটোৰ প্ৰাণস্বৰূপ। সময় সলনি হোৱাৰ লগে লগে বিহুৱেও আধুনিকতাৰ প্ৰভাৱত পৰিছে যদিও আজিৰ সময়তো ভৌগোলিক সীমা পৰিহাৰ কৰি জাতি ধৰ্ম বৰ্ণ কোনো ভেদভাৱ নথকাকৈ পালন কৰিব পৰা অন্যতম এক উৎসৱৰ নামেই হ'ল বহাগ। বৰ্তমানৰ প্ৰেক্ষাপটত বিহু গোটেই দেশৰ লগত সংযোগ স্থাপন কৰিব পৰা এক মাধ্যম হৈ পৰিছে। ফাগুনৰ বতাহে লথঙা কৰি পেলোৱা প্ৰকৃতিৰ বুকুত চ'ত বহাগ মাহ সোমালেই ঠাইলৈ নতুন কুঁহিপাতে। নতুন ফুল পাতেৰে প্ৰকৃতিৰ নদন বদন হোৱা এই সময়তে কুলি কেতেকীৰ মাতে যেন সোণত সুৱগ আহে চৰাই। এনেদৰেই প্ৰকৃতিৰ নতুন পৰশত নতুনক আদৰিবলৈকে চ'ত বহাগ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা বহাগ আৰম্ভ হয় আৰু অসমবাসীয়ে সাত বিহু পালন কৰে। অসমীয়াৰ এই হেঁপাহৰ ৰঙালী বিহুৰ আজি দ্বিতীয় দিন। আনহাতে আজি অসমীয়া নৱবৰ্ষৰ পহিলা বহাগ। সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউবাসীও আজি পালন কৰিব মানুহ বিহু। বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ লগতে জিলাখনৰ বিভিন্ন স্থানত আজি আয়োজন কৰা হৈছে মুকলি বিহু। চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মথুৰাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত আজি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হ'ব মুকলি বিহু।
বহাগ বিহুৰ পহিলা দিনটোত হোজা জিলাৰ লংকাৰ মহিলাসকলে ঘৰে ঘৰে গৈ হুঁচৰি গোৱা পৰিলক্ষিত হয়। বিহুৰ সাতটা দিনত মহিলাসকলে হুঁচৰি মাৰি পোৱা ধন নামঘৰলৈ আগবঢ়াব বুলি উল্লেখ কৰে। শিলচৰ চহৰতো অসমীয়া নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। বহাগৰ প্ৰথম দিনটোত প্ৰতিজন অসমীয়াই জ্যেষ্ঠজনৰ সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। সমান্তৰালকৈ মঠ মন্দিৰ সত্ৰ দেৱালয়সমূহতো বহাগৰ প্ৰথম দিনটোত নাম প্ৰসংগৰ লগতে ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। কামৰূপৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰত পুৱাৰে পৰাই পূজা অৰ্চনা কৰিবলৈ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। পঞ্চতীৰ্থ হাজোৰ হয়গ্ৰীব মাধৰ মন্দিৰ কেদাৰ মন্দিৰতো বহু ভক্তই আশিক লৈছে। শুৱালকুছিৰ শ্ৰীহাতী সত্ৰতো পহিলা বহাগত ধৰ্মীয় নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। এদিন ৰঙালী বিহু উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভক্ষণত ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে ৰঙালী বিহু উপলক্ষে দিয়া এটা শুভেচ্ছা বাৰ্তাত এইদৰে কয়।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ হৈ মই সমূহ শ্ৰোতাকে নৱবৰ্ষ আৰু ৰঙালী বিহুৰ ওলগ জনাইছো আৰু নতুন কাম কৰাৰ এয়া উদ্যমেৰে কাম কৰাৰ আজি এক সংকল্প আমি লৈছো। শ্ৰোতাসকলক এইখিনিতে আজি নতুন বছৰৰ দিনাখনে জনাই থওঁ যে আমি যি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে আমি নতুন আংগিকেৰে বাতৰি আৰু অনুষ্ঠানসমূহ সজাম, সেই আমি জিলাৰ ৰেহৰূপটো সেই ধৰণে আমি আৰম্ভ কৰিছো। আপোনালোকে কেনে পাইছে শুনি জনাব। আৰু আমি যে পূৰ্বতে এটা অনুষ্ঠান কৰিছিলো আমাৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কে যি অভিমত, সেই অভিমতৰ ভিত্তিত আৰু এটা অনুষ্ঠান আমি এই বহাগতে প্ৰচাৰ কৰিম। তাৰ বাবে আমি উপযুক্ত সময়ত বাতৰিৰ মাজতে আমি ঘোষণা কৰিম। আপোনালোকে যেন আমাৰ এই নতুন অনুষ্ঠানসূচী বা আমাৰ বাকীকেইটা অনুষ্ঠান আমাৰ আছে, প্ৰতি সোমবাৰে ক্ৰীড়াবাৰ্তা আছে 6:35, মঙলবাৰে আছে আমাৰ প্ৰাসংগিক জিলাৰ ৰূপৰ কথা মই ক'লো, তাৰপিছত আছে আমাৰ দৃষ্টিপাত প্ৰতি শনিবাৰে 8:02 পৰা 8:45 আৰু আছে সংবাদ চলন্তিকা 7:45 দেওবাৰে সন্ধিয়া। এই অনুষ্ঠানসমূহৰ বিষয়ে আপোনালোকৰ অভিমত, আপোনালোকেনো কেনেকুৱা পাইছে তাৰ নতুন ধৰণৰ আংগিকটো বা পৰিৱেশন শৈলী আৰু কিবা ধৰণে উন্নত কৰিব পাৰে নেকি এই বিষয়ে আমাক জনাওক। এই বহাগৰ আজি প্ৰথম দিনটোতেই আপোনালোকলৈ এই আহ্বান জনালোঁ আৰু আটাইৰে বছৰটো শুভ হওক এই কামনাৰে আমাৰ বাতৰি বিভাগৰ তৰফৰ পৰা পুনৰ নৱবৰ্ষৰ শুভকামনা জনাই সকলোৰে হৈ আপোনালোকক পুনৰ ওলগ জনাইছোঁ।
ৰাজ্য চৰকাৰে 2241 বিহু সমিতিলৈ আৰ্থিক অনুদান আগবঢ়াইছে। 10 বছৰতকৈ অধিক পুৰণি বিহু সমিতিসমূহলৈ বিগত বৰ্ষৰ দৰে 1.5 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হৈছে। 2024 চনত 2306 বিহু সমিতিক বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল যদিও এইবাৰ বিত্তীয় সাহায্য লাভ কৰা বিহু সমিতিৰ সংখ্যা 65লৈ হ্ৰাস পাইছে। বিহু সমিতিসমূহে যাতে বিহু আয়োজনৰ নামত ৰাইজৰ পৰা অন্য ধৰণে বৰঙণি নুতুলে তাৰ বাবে চৰকাৰে বিহু সমিতিসমূহক এনেদৰে বিগত কেইবাটাও বছৰ ধৰি আৰ্থিক সাহায্য আগবঢ়াই আহিছে। গুৱাহাটীত যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ কেইদিন মহানগৰ আৰক্ষীয়ে সমদল শোভাযাত্ৰা নিষিদ্ধ কৰিছে। ৰাজপথত মাৰাথন ৱাকাথন আদিও নিষিদ্ধ কৰা হৈছে। মহানগৰীৰ ৰাজপথত সুচল যাতায়াতৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR নিউজ _GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR নিউজ গুৱাহাটী ফলো কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
পৌৰাঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া 17খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ সঞ্চালকৰ সৈতে কালি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাকীমান শিক্ষাৰ্থীয়ে অস্বাভাৱিকভাৱে বেছি নম্বৰ লাভ কৰাক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই দক্ষিণ আফ্ৰিকাৰ কেপটাউনৰ পৰা ৰবেন দ্বীপলৈ সাঁতুৰি ইপাৰ সিপাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ সন্মান অৰ্জন কৰিছে। অসমৰ সুসন্তান এলভিছে কালি ৰঙালী বিহুৰ প্ৰথম দিনাই এই বিৰল কৃতিত্ব অৰ্জন কৰাৰ পাছত তিৰংগা পতাকাৰ লগতে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাখনো প্ৰদৰ্শন কৰি আন্তৰ্জাতিক মহলত অসমৰ নাম উজ্জ্বলাই তোলে। IPL ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছৰ পৰাজয় ধাৰাবাহিকতাৰ অৱশেষত অন্ত পৰিছে। ক্ৰমাগত 5খন খেলত পৰাজিত হোৱা দলটো কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে 5 উইকেটত জয়ী হয়। লক্ষ্ণৌৰ একতা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 167 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অধিনায়ক ঋষভ পণ্টে সৰ্বাধিক 63 ৰাণ কৰে। ৰবীন্দ্ৰ জাদেজা আৰু মাথিছা পাথিৰানাই 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰশীন ৰবীন্দ্ৰ আৰু ৰোহিত শেখে 50 ৰাণৰ অপেনিং জুটিৰে চেন্নাই সুন্দৰ আৰম্ভণি দিয়াৰ পাছত শিৱম ডুবে 43 আৰু অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে 26 ৰাণ কৰি অপৰাজিত হৈ থাকি দলৰ বিজয় সুনিশ্চিত কৰে। মহেন্দ্ৰ সিং ধোনীলৈ প্লেয়াৰ অব দ্য মেচৰ বঁটা আগবঢ়োৱা হয়। প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সম্প্ৰতি 2টা দলে 6 পইণ্টকৈ লাভ কৰিছে যদিও উন্নত ৰাণৰেটৰ সুবাদত কলকাতা পাঞ্জাবতকৈ 1টা স্থান আগুৱাই আছে। ইপিনে চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁলোকৰ দলত 1টাকৈ সাল সলনি কৰিছে। চেন্নাই আঘাতপ্ৰাপ্ত ঋতুৰাজ গায়কোৱাৰৰ স্থানত আয়ুষ মাট্ৰেক আৰু হায়দৰাবাদে এডাম জাম্পৰ স্থানত স্মৰণ ৰবিচন্দ্ৰনক দলত অন্তৰ্ভুক্ত কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ আৰু ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কেন্দ্ৰই অহা 24 ঘণ্টাত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বৰষুণ হোৱাৰ আগলি বতৰা দিছে। এই সময়ছোৱাত সমগ্ৰ ৰাজ্যজুৰি ধুমুহা আৰু বিজুলী ঢেৰেকনিৰ লগতে ঘণ্টাত 40-50 কিলোমিটাৰ বেগত বতাহ বলাৰ আশংকা কৰা হৈছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। আজি বহাগৰ প্ৰথমটো দিন, ৰাজ্যজুৰি মানুহ বিহু পালন। ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ মঠ মন্দিৰ নামঘৰত ভক্তৰ ভিৰ। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাক লৈ জিলাৰ আয়ুক্তৰে মুখ্যমন্ত্ৰীৰ বৈঠক। অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ দক্ষিণ আফ্ৰিকাৰ কেপটাউনৰ পৰা ৰবেন দ্বীপলৈ সাঁতুৰি ইপাৰ সিপাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ সন্মান অৰ্জন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 5 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।